এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কাছাৰ জিলাত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশ লোৱাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি কিছু সময় পূৰ্বে গুৱাহাটীত উপস্থিত হৈছে। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শ্ৰীশ্বাহক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায়। নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত কাইলৈ গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ক্ৰীড়া প্ৰকল্পত গৃহমন্ত্ৰীগৰাকীয়ে চি আৰ পি এফৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বাহিনীটোৱে এইবাৰ প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত প্ৰতিষ্ঠা দিৱসৰ ৰাষ্ট্ৰীয় কুচকাৱাজৰ আয়োজন কৰিছে। তেওঁ লগতে সোণাপুৰৰ কচুতলিত 10ম অসম আৰক্ষী বাহিনীৰ নতুন ছাউনীৰ আধাৰশিলা স্থাপন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা সন্দৰ্ভত চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে আজি শ্ৰীশ্বাহে কাছাৰ জিলাত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি কৰে। এই কাৰ্যসূচীত সীমামূৰীয়া গাঁওসমূহৰ উন্নয়ন আৰু সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ বাবে বহনক্ষম কৰ্মসংস্থাপন সৃষ্টিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ মুঠ 7,273গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তি ধনৰাশি বিতৰণ কৰা হয়। কাছাৰ জিলাৰ 3,702গৰাকী, শ্ৰীভূমি জিলাৰ 2,392গৰাকী আৰু হাইলাকান্দিৰ 1,179গৰাকী উদ্যমীয়ে এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰিছে। এই অনুষ্ঠানতে আজি অমৃত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাছাৰ জিলাৰ পানী যোগান ব্যৱস্থাত নৱতম সংযোজন হিচাপে দুটা প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হয়। জিলাখনৰ লক্ষীপুৰ নগৰত 20 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পটো আজি উদ্বোধন কৰা হয়। এই প্ৰকল্পৰ জৰিয়তে লক্ষীপুৰ নগৰৰ 10টা ৱাৰ্ডত মুঠ 4,000 নলযোগে খোৱা পানী যোগানৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত প্ৰায় 2,055টা পৰিয়াল উপকৃত হ'ব। তদুপৰি অমৃত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 32 কোটি টকা ব্যয় সাপেক্ষে শিলচৰ পয় প্ৰণালী নিষ্কাশন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। কাৰ্যসূচী সামৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত এইদৰে
কয়, হাইলাকান্দি, লালা, বদৰপুৰ, লক্ষীপুৰ এই 4টা জাগাত যি ধৰণৰ কেবিনেট ডিসিশন হৈছিলে, আমি আজি ৱাটাৰ সাপ্লাই স্কিমৰ আৰম্ভণি কৰিলো। এক জাগাৰ পৰাই আমি ফাউণ্ডেশ্যন কৰিলো। শিলচৰ টাউনৰ সুৱেজ মেনেজমেণ্টৰ কাৰণেও আমি স্কিম এটা আজি আধাৰশিলা কৰিলো। লগতে CM AAA যিটো আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, সেই আঁচনিৰ অধীনত বৰাক উপত্যকাৰ 8,000 ল'ৰা ছোৱালীক আমি প্ৰথম কিস্তিৰ 75,000 টকা দিলো। তেওঁলোকে সৰ্বমুঠ 2,00,000 টকা লাভ কৰিব।
সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াৰ উপস্থিতিত আউনী আটী শাখা সত্ৰ প্ৰেক্ষাগৃহত নিৰ্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। মূল প্ৰশিক্ষকসকলে মাণ্ডলিক বিষয়া আৰু খণ্ড পৰ্যায়ৰ বিষয়াসকলক প্ৰাথমিক প্ৰশিক্ষণ প্ৰদান কৰে। জিলা আয়ুক্ত বিক্ৰম কোৰিয়ে বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। ইপিনে পশ্চিম কাৰ্বি আংলং জিলা নিৰ্বাচনী বিষয়াই জিলাখনত 22 আৰু 23 ফেব্ৰুৱাৰীত EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ নিৰীক্ষণ হ'ব বুলি প্ৰকাশ কৰিছে। জিলাখনৰ 2টা বিধানসভা সমষ্টি ৰংখাং আৰু আমৰিৰ বাবে পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ এই নিৰীক্ষণ কৰা হ'ব। ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ধেমাজি জিলা আয়ুক্তৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা 27 ফেব্ৰুৱাৰীত ধেমাজিৰ কাছাৰী মৈদানত অংশ ল'বলগীয়া কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে সেইদিনা মিছন বসুন্ধৰা আঁচনিৰ অধীনত জিলাখনৰ 32,000 খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰিব। আজিৰ অনুষ্ঠানত মন্ত্ৰী ডাঃ পেগুৰ লগতে জিলাখনৰ আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ উপৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয় ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰক ৰাজ্যৰ উচ্চ শিক্ষা তথা শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে আগবঢ়োৱা অৰিহণাৰ স্বীকৃতিস্বৰূপে ইমাৰ্জিং লিডাৰ ইন হায়াৰ এডুকেশ্যন সন্মান আগবঢ়োৱা হৈছে। গুৱাহাটীত আয়োজিত শিক্ষাখণ্ডৰ নেতৃত্ব সন্মিলনত বৰঠাকুৰলৈ এই সন্মান আগবঢ়োৱা হয়। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কাম কাজৰ অগ্ৰগতি বিবেচনা কৰি বিভিন্ন অনুষ্ঠান, বিভাগ আৰু ব্যক্তিবিশেষক এই সন্মান আগবঢ়োৱা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, মণিপুৰ বিশ্ববিদ্যালয়, ছিকিম বিশ্ববিদ্যালয়ে এনেধৰণৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ আজি তৃতীয় দিনা বিশ্ববিদ্যালয়খনৰ গ্ৰন্থাগাৰ চৌহদত অনুষ্ঠিত অধিৱেশনত সংগীত, সংস্কৃতি আৰু মানৱীয় অনুভূতিৰ আন্তঃ সম্পৰ্ক সন্দৰ্ভত অন্তৰংগ আলোচনা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত লেখক গৱেষক অজয় মাংকটীয়া, লেখিকা অতিমা মাংকটীয়া আৰু সাংস্কৃতিক বিশ্লেষক তাজদিক মহম্মদ গজনবীয়ে অংশ লয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।